ويقولون آمنا بالله وبالرسول وأطعنا ثم يتولى فريق منهم من بعد ذلك وما أولئك بالمؤمنين.
সিহঁতে কয়, আমি আল্লাহ আৰু তেওঁৰ ৰাসূলৰ প্ৰতি ঈমান আনিছো আৰু আমি আনুগত্য কৰিছোঁ। ইয়াৰ পিছতো সিহঁতৰ এটা দলে মুখ ঘূৰাই লয়, প্ৰকৃততে সিহঁত মুমিন নহয়।